নমস্কাৰ। দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল দুৰ্যোগৰ সন্মুখীন হৈ আছে। গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা, আজি আমি লৈ আহিছোঁ এটি দুৰ্যোগ সম্পৰ্কীয় বিষয়। আহকচোন আজিৰ বিষয় সম্পৰ্কে আমি কিছু আভাস লওঁ।
বানপানী, এজাক নেৰানেপেৰা বৰষুণ আৰু বৰষুণজাকৰ পিছতে চাৰিওফালে পানীৰে উপচি পৰা এখন মহানগৰ। কিন্তু প্ৰশ্ন হ'ল, ইয়াক জানো প্ৰাকৃতিকভাৱে হোৱা বানপানী বুলি ক'ব পাৰি? আমি কৰা সৰু সৰু দোষবোৰৰ ফলতেই এজাক বৰষুণৰ পিছত সৃষ্টি হোৱা এক কৃত্ৰিম বানপানী। পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলতাৰে আমি দৈনন্দিন জীৱন সজাই তোলোঁ আৰু এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লওঁ। কিন্তু একাংশ লোকৰ ভুলৰ বাবে আমি সকলোৱে কষ্ট ভুগিবলগীয়া হয়, বিশেষকৈ বাৰিষাৰ দিনত।
প্ৰিয় শ্ৰোতা, আপোনালোকে নিশ্চয় গম পালে আজিৰ বিষয় সম্পৰ্কে। হয়, আজি আমাৰ আলোচনাৰ বিষয় কৃত্ৰিম বানপানী। শ্ৰোতাসকল, আপোনালোকে হয়তো জানেই যে বাৰিষা কালত গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ অঞ্চল কৃত্ৰিম বানপানীত বুৰ গৈ থাকে। অনিল নগৰ, নবীন নগৰৰ কৃত্ৰিম বানপানীৰ বিষয়ে আমি সকলোৱে জ্ঞাত। এই অঞ্চলৰ লোকসকলৰ দৰেই মহানগৰীৰ আন বহুতো অঞ্চলৰ লোকে এই সমস্যাৰ সৈতে বহুদিনৰ পৰাই যুঁজি আহিছে।
আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া ধাৰাপুৰ, শদিলাপুৰ, গাৰীগাঁও আদি বিভিন্ন অঞ্চললৈ গৈছিলোঁ আৰু তেওঁলোকৰ অৱস্থাৰ বুজ ল'বলৈ চেষ্টা কৰিছিলোঁ। ধাৰাপুৰ ধূপৰতলৰ এগৰাকী মহিলা আল্পনা কলিতাই তেওঁলোকৰ সমস্যাৰ বিষয়ে এনেদৰে কয়।
বহাগ জেঠ আহাৰমহীয়া সময়ত তাৰমানে খুব ভৰ বাৰিষা হ'লে তাৰমানে এইবিলাক মানে ঘৰ দুৱাৰ তল যায়, যেতিয়া আহিব নহয় 15-20 দিনৰ গেলি থাকি যায়, এনেকুৱা হয় আৰু। বহুত অসুবিধা, আমি যে ওলাবই নোৱাৰোঁ ৰাস্তাৰ ফালে, এনেকুৱা হয়। কেতিয়াবা আৰু এনে মানে বাৰীৰ ফালে কেতিয়াবা কদাল চদালে দি কাটি পেলাই পানীটো উলিয়াবৰ চেষ্টা কৰোঁ, ওলাবৰ চেষ্টা নহ'লে এনেকৈয়ে থাকি যায়। কিন্তু মাটিৰ ঘৰ আমাৰ কিছুবিলাক ওলাই মানে অবিৰাম গতিত যদি একেৰাহে 15-20 দিন বৰষুণ আহে মানে সমস্যাই বহুত, ঘৰ দুৱাৰত থাকিব নোৱাৰে।
সমগ্ৰ অসমতে গড়ে প্ৰতি বছৰে 1500-2000 মিলিমিটাৰ বৰষুণ হয়। মাৰ্চ মাহৰ মাজভাগৰ পৰা জুন মাহলৈ ৰাজ্যখনত বৰষুণৰ পৰিমাণ বৃদ্ধি হয়। অসমত বাৰিষাকালৰ প্ৰধান সমস্যা হৈছে বানপানী, কিন্তু মহানগৰবাসীক বাৰুকৈয়ে জুৰুলা কৰিছে কৃত্ৰিম বানপানীয়েহে। বাৰিষা অহাৰ লগে লগেই সকলো শংকিত হৈ পৰে এই সমস্যাক লৈ, কিয়নো এজাক বৰষুণতেই বন্ধ হৈ পৰে বাট পথ। পানী ওলাই যাব নোৱাৰাৰ ফলত কেইবাদিনলৈও পানীবোৰ একে ঠাইতে আবদ্ধ হৈ থাকে, যাৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশ এটাৰ সৃষ্টি হয়।
বানপানী আমাক এনেকুৱা দিগদাৰী সমস্যাৰ সন্মুখীন কৰিছে, কোনো হেৰি নাই, ড্ৰেইনৰ সুবিধা নাই, লগতে পানীটো ওলাই যোৱাৰ অসুবিধাৰ বিনিময়ত আমাৰ এই অঞ্চলৰ মানুহখিনি বহু অসুবিধাৰ সন্মুখীন হয়।
শ্ৰোতাসকল, আপুনিও নিশ্চয় কৃত্ৰিম বানপানীৰ বাবে বহু সময়ত অসুবিধাত ভুগিবলগীয়া হৈছে। কিন্তু এই কৃত্ৰিম বানপানী বাৰু কিয় হয়, ইয়াৰ কাৰণনো কি? অলপ ভাবিলেই আমি গম পাম যে ইয়াৰ কাৰণবোৰো আমি নিজেই সৃষ্টি কৰি লৈছোঁ।
শ্ৰোতাসকল, এইখিনিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক সৰ্বেশ্বৰ কলিতাৰ পৰা জানো আহক কৃত্ৰিম বানপানীনো কিয় হয় সেই বিষয়ে কিছু কথা।
কৃত্ৰিম বানপানী হ'ল বিশেষকৈ নগৰীয়া সমস্যা। নগৰ অঞ্চলত কৃত্ৰিম বানপানী হোৱা দেখা যায়, বিশেষ কৰি যিবিলাক পাহৰুৱা ঠাইৰ নগৰ আছে, যেনেকুৱা দেৰাদুন, গুৱাহাটী বা মানে হেৰি হিলি এৰিয়া আছে মানে চেমি প্লেইন, তেনেকুৱা ঠাইত কৃত্ৰিম বানপানী হয়। গতিকে ইয়াৰ মেইন কাৰণ হৈছে কি, আমাৰ বৰষুণ দিয়াৰ সময়ত আমাৰ যিটো নেচাৰেল ৱাটাৰৱেজ আছে সেই ওয়াটার ওয়েজবিলাক যদি ব্লক হয় বন্ধ হয় মানে বিকজ অফ তোমার কনস্ট্রাকশন তোমার ঘর বন্ধা বা রাস্তা বন্ধা যিকোনো কারণতে যদি বন্ধ হয় তেতিয়াহলে কৃত্রিম বানপানীর সৃষ্টি হয়। গতিকে যদি আমি গুৱাহাটীর কথাকে ধরো তে গুৱাহাটীর কৃত্রিম বানপানীর মেইন কারণ হয়েছে কি যে ইয়ার যিখিনি ওচরে পাজরে পাহাড় আছে তে পাহাড়ের বনাঞ্চল ধ্বংস হয়েছে গতিকে বরষুণ দিলে পানিটো হুরুরাই নামি আহে খুব কম সময়তে আহে সমতল ভূমি পায় সে এটা কারণ। গতি তার কারণে আমার যিখিনি ন্যাচারেল ড্রেনেজ আছিল সেইখানে আগতকৈ ন্যাচারেল অবস্থা যিমান আছিল তাতকৈ বেশি বহলে হব লাগিছিল বা ক্লিয়ার হব লাগিছিল তেতিয়া বানপানীটো হয়তো নহবেন। কিন্তু কি হল আমার জনবসতির কারণে আমার ন্যাচারেল যেটু ওয়াটার ফ্লোর চ্যানেলবিল সেইবিল বন্ধ হয়ে গেছে আর আমার যবিল ওয়াটার স্টোরেজ লো লাইন এরিয়া আসে মানে সর সর বিল যা আসে সেইবিলাকর এনক্রোচমেন্ট হয়েছে তাত মানুষের ঘর বনাইছে সেইবিল পুতি নোহা করেছে গতি তার ফলত হয়েছে কি মানে পানিটো পাহাড়ের বাগরি আহি ভয়াম পার সময়ত তার মানে স্টোরেজর ঠাই না থাকে ঠাই না থাকলে সি মানুষের ঘরে দুয়ারে সময় যায় মানে বানপানীর সৃষ্টি করে। আর আন উপরি আমার যেটা ন্যাচারেল ওয়াটারেজবিল বন্ধ হল বা সরু হল আমার কিছু ড্রেনেজও আছে এটা এই ড্রেনেজবিল আমি সদায় ক্লিয়ার রাখবেন। এটা দেখা গেছে যে শহরাঞ্চল আমার গোটা আবর্জনা যথেষ্ট পরিমাণে ওলায় গোটা আবর্জনার কিছু হয়েছে বায়োডিগ্রেডেবল পচি যায় কিছু হয়তো পচি না যায় যে প্লাস্টিক বা তে ধরনের এইবিল তো মানুষের কি করে এইবিল রাস্তার ওসর বা তে ধরনের মুক্তি ঠাইত পেলালে সি গিয়ে আলটিমেটলি ড্রেইনত পড়ে আর ড্রেইনত পড়ার পিছত সেই ড্রেইনটা আবদ্ধ করে আর পাহাড় অঞ্চল যেটা গছ গছনি নোহা হয় মানুষের মাটি কাটি ঘর বান্ধে তেতিয়াহলে বরষুণ দিলে মাতিবিল খাই আনে খাই আনি তোমার ড্রেইনবিল মাটিতে ফিল আপ করে দিয়ে তার ফলত ড্রেইনবিল মানে ক্যারিং ক্যাপাসিটি বহন ক্ষমতা কমি যায় গতি পানিটা ঘপকে ওলাই যাব নয় আর সেই কারণে বানপানী হওয়া দেখা যায়। এটা কৃত্রিম বানপানী রোধ করবলে হলে আমি আপার ক্যাচমেন্টত অর্থাৎ যেখানে অখ ঠাই আছে অখ ঠাইখিনিত আমি যিমান পারি সিমানে আমি বৃক্ষরোপণ করব লাগবে তার মানে সয়েল সার্ফেসটো আমি কাভার করে রাখব লাগে আর তলর ফালে আমার যা নালা থাকিব ওয়াটার ওয়েস্ট থাকিব আমি সেইবিল ক্লিয়ার রাখব লাগবে এইখানে করলে কিছু পরিমাণে হলেও কৃত্রিম বানপানীর লাভ হব।
গুয়াহাটী মহানগরী হয়েছে ঘন জনবসতিপূর্ণ এখন ঠাই। জীবন নির্বাহর উদ্দেশ্যে বিভিন্ন ঠাইরপর মানুষ মহানগরীলৈ আহে। জনসংখ্যা বৃদ্ধি হয়ে পড়ার ফলত অপরিকল্পিতভাবে মানুষে যতে ততে গৃহ নির্মাণ করবলৈ লৈছে। ইয়ার বাবে পুরনি পিতনিবোৰো পুতি পেলোৱা হৈছে। বিভিন্ন ঠাইত পানি ওলাই যাব পৰা নলা নর্দমার কোনো ধরনের সুব্যবস্থাই নাই। আহকচোন শ্রোতাসকল, ইয়ার মাজতেই বৰুৱাৰ ঘৰলৈ এপাক গৈ আহোঁ।
হেৰা, শুনিছানে? উঠাচোন, যোৱাচোন, এ জাবৰখিনি পেলাই থৈ আহাগৈ।
মিছাতে দিগদাৰ কৰি নাথাকিবাচোন, খুবলৈ দিয়া আৰু। জাবৰ মই কালি ৰাতিয়ে পেলালোঁ।
ক'ত পেলালা?
এ নলাটোত পেলালোঁ আকৌ।
নলাটোত?
পুৱা জাবৰ নিবলৈ অহা সময়ত মই সুধিব নোৱাৰোঁ আৰু ডাষ্টবিনটো ইমান আঁতৰত মই নোৱাৰোঁ দেই।
আপুনি আকৌ সেই একেই ভুলকে কৰিছে। আগৰ ভাড়াঘৰটো মনত নাই? বাকচ মূঢ়া কাগজ পত্ৰ গোটেইবোৰ বিচনাত উঠাই দুৰাতি কিদৰে কটাইছিলোঁ আমি।
এ হ'ব আৰু, এতিয়া শুবলৈ দিয়াচোন।
এনেকে নহ'ব, বেলি দুপৰলৈকে টিকা টোট লগাই শুব আৰু কৃত্ৰিম বানপানীৰ সময়ত চৰকাৰক গালি পাৰি থাকিব। মই বৰুৱানী অন্য দৰে নহয় দেই, আজি পানী ঢালিহে এৰিম মই।
জাবৰ জোঁথৰ যতে ততে পেলোৱাৰ ফলতো সমস্যাৰ সৃষ্টি হয়। সহজলভ্য প্লাষ্টিকৰ ব্যৱহাৰ আৰু ব্যৱহাৰৰ পিছত ডাষ্টবিনৰ পৰিৱৰ্তে নলাত পেলোৱাৰ ফলত নলা নৰ্দমা বন্ধ হৈ পৰে আৰু এজাক বৰষুণতে পানীৰে ভৰি পৰে।
প্লাষ্টিকৰ বস্তুবিলাক তাৰমানে এনে জমাই থৈ মইতো নদীতে পেলাই দিওঁ, মই জমা কৰি নথওঁ। আৰু জমা কৰি থ'লেও নদীত পেলাই দিওঁ, নহ'লে মানে পুৰি পেলাওঁ, মানে জমা কৰি নথওঁ। সেইবিলাকৰ কাৰণে তাৰমানে বহুত মানে ক্ষতি হয় আৰু ল'ৰা ছোৱালীৰ, সেইকাৰণে পেলাই দিওঁ বা পুৰি পেলাওঁ।
জাবৰ জোঁথৰ বিশেষকৈ প্লাষ্টিকজাতীয় সামগ্ৰী নদীত পেলাই দিয়া বা পুৰি পেলোৱাটো বাৰু কিমান যুক্তিসংগত? প্লাষ্টিকৰ সামগ্ৰী যিহেতু ক্ষয় হৈ মাটিৰ লগত মিহলি হৈ নাযায়, সেয়ে নলা নৰ্দমা বাট পথ নাইবা নদীত পেলোৱাৰ পৰিৱৰ্তে আমি ডাষ্টবিনতহে পেলোৱা উচিত।
আমি ৱাটাৰ বটল এটা পানী খালোঁ, ৰাস্তাতে পেলাই দিলোঁ, সি আল্টিমেটলি ক'ত যাব, আল্টিমেটলি গৈ গৈ ড্ৰেইনত পৰিব। আমি চিপছ এটা কিনিলোঁ, খাই খাই পথাপতি গৈ থাকিলোঁ, শেষ হ'ল, পেলাই দিলোঁ, আল্টিমেটলি গৈ ড্ৰেইনত পৰিলে। ঘৰুৱা আৱৰ্জনাও কিছুমান মানুহৰ যদি সেই নগৰ অঞ্চলত যদি পেলনীয়া ঠাই নাথাকে, ৰাস্তাৰ ওচৰত ডাষ্টবিনত থ'লে, ডাষ্টবিনবিলাক মুকলি ডাষ্টবিন, তাত পলিথিনত থ'লে, বেলেগ বস্তু থ'লে, গোটেই পলিথিনবিলাক আকৌ উৰি গৈ ড্ৰেইনত পৰিলে, গোটেই ড্ৰেইনবিলাক ব্লক হৈ যায়। এইবিলাক কাৰণ প্লাষ্টিকৰ পুনৰ নৱীকৰণ কৰিব পাৰি। সেইকাৰণে আমাৰ গুৱাহাটীত এনভাইৰণ বুলি এটা এন জি অ' এটা আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ এটা মাল্টি ডাষ্টবিন বনাইছে। আচলতে মানে কি হয়, আমাৰ চলিড ৱেষ্ট যিটো আছে, গোটা আৱৰ্জনা, গোটা আৱৰ্জনা আমাৰ গাঁৱতো হয়, চহৰতো হয়, চবতে হয়। এতিয়া গোটা আৱৰ্জনাবিলাক আমি যদি ঠিকমতে আমি থৈ দিওঁ, নিষ্কাশন কৰোঁ, যে যিখিনি পচি যোৱা বস্তু সেইখিনি বেলেগে থ'লোঁ, যিখিনি প্লাষ্টিক সেইখিনি বেলেগে থ'লোঁ, যিখিনি লোৱা লক্কৰ সেইখিনি বেলেগে থ'লোঁ, যিখিনি মাটি বা তেনেকুৱা ধৰণৰ সেইখিনি বেলেগে থ'লোঁ, যদি বেলেগ বেলেগকৈ আমি ৰাখিব পাৰোঁ, জমা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি তেনেকুৱা বেলেগ বেলেগ ধৰণে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ, পৰিৱেশৰ কোনো দিগদাৰী নহয়। গতিকে সেই তেনেকৈ গোটাই থ'লে প্লাষ্টিকবিলাক কালেক্ট কৰি এনেই ফেক্টৰীত এইটো ৰিচাইকেল কৰিব পাৰে, প্ৰব্লেম নাই। আৰু লোৱা লক্কৰ বা গ্লাছ এইবিলাকো তেনেকুৱা এনেই ফেক্টৰীত ইউজ কৰিব পাৰে, বা আমাৰ যিবিলাক মাটি বা আৱৰ্জনাবিলাক আমি দঠাইত পেলাই দিব পাৰোঁ, গতিকে তেনেকুৱা কৰিলে প্ৰব্লেম নহয়। আৰু যিখিনি জৈৱিক বস্তু থাকে সেইখিনি আমি পচন সাৰ বনাব পাৰোঁ। গতিকে আচলতে মানে কি হয়, প্ৰতিঘৰ মানুহেই তাৰ যিটো চলিড ৱেষ্ট, আমাৰ গোটা আৱৰ্জনা যিখিনি তৈয়াৰ হ'ব, সেইখিনি বেলেগে বেলেগে ৰাখি তাৰ মানে পেলোৱা যিটো প্ৰণালী সেইটো ফ'ল' কৰিলে এইটো লাগ হ'ব। মানে প্লাষ্টিক পুৰিলে ফিয়ন বুলি এটা গেছ নিৰ্গত হয়, আৰু ইট ইজ পয়জনাছ। সেইকাৰণে প্লাষ্টিকটো সাধাৰণতে নুপুৰে। এতিয়া আমি কোনোবাই ক'ব যে মই প্লাষ্টিক পুৰিছোঁ, ধোৱা শুনিছোঁ, মোৰ একো হোৱা নাই, দেখাত একো হোৱা নাই, কিন্তু অলপ হ'লেও হাৰ্ম কৰে, আৰু বেছিকৈ পুৰিলে হাৰ্ম কৰিব, তেনেকুৱা ধৰণৰ। প্লাষ্টিকটো মানে কি হয়, তোমাৰ বেছি ভলিউম নাথাকে, প্ৰতিঘৰ মানুহে তেনেকৈ থ'ব লাগিব। তেনেকুৱা ধৰণৰ প্লাষ্টিক থোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ ডাষ্টবিনো বেলেগ বনোৱা আছে, য'ত চেপি চেপি থ'ব পাৰে। তুমি এটা ডাষ্টবিন ভৰ্তি হওঁতে 2-3 মাহ সময় যাব, ইমান প্লাষ্টিক নহয়তো, তাত চেপি দিলে অকণমান হৈ যায়। কিন্তু তুমি প্লাষ্টিকৰ ভিতৰত যদি পাচলিৰ বাকলবিলাক ভৰাই বান্ধি দিয়া, সেইটো নহ'ব নহয়। প্লাষ্টিকটো বেলেগ কৰিব লাগিব, বাকীবিলাক বেলেগ কৰিব লাগিব। সেইটোৱে
আহক আমি সচেতন আৰু সজাগ হৈ আমাৰ চাৰিওফালৰ পৰিৱেশ নিকা কৰি কৃত্ৰিমভাৱে সৃষ্টি হোৱা সমস্যাসমূহৰ সমাধান কৰোঁ।
ইমান পৰে শ্ৰোতাসকলে ৰেডিঅ' লুটৰ দ্বাৰা প্ৰচাৰিত সাৰথি অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা। আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে।
প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব। আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে, radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে, অথবা ফেচবুকৰ ৰেডিঅ' লুইটৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম।